আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী উভয় পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপয় বুজাবুজিৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে বৰপেটা বিধানসভা সমষ্টিৰ চাৰিখন জিলা পৰিষদৰ ভিতৰত পাকা আৰু বহৰীত বিজেপিয়ে আৰু সুন্দৰীদিয়া আৰু সৰুক্ষেত্ৰী সমষ্টিত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ভৱানীপুৰ আৰু সৰুপেটা জিলা পৰিষদত অগপয় আৰু বৰনগৰ আৰু হাউলি জিলা পৰিষদত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বজালী জিলাৰ দক্ষিণ আৰু পশ্চিম বজালীত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি শ্ৰীদাসে বিজেপিয়ে উত্তৰ আৰু মধ্য বজালীত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে। সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই প্ৰকাশ কৰিছে। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত 25খন পঞ্চায়ত আৰু 4খন জিলা পৰিষদত বিজেপিৰ সৈতে মিত্ৰ দলসমূহে বুজাবুজিৰ মাজেৰে আসনৰ ভাগ বটোৱাৰা কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই জনসাধাৰণক ইমেইল, হোৱাটছএপ অথবা লিখিতভাৱে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। জনসাধাৰণে পঞ্চায়ত সংকল্প পত্ৰ @gmail.com অথবা 9101664593 নম্বৰত হোৱাটছএপ যোগে তেওঁলোকৰ পৰামৰ্শসমূহ অহা 10 এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। ইপিনে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপাৰা আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত পোষ্টেল বেলট পেপাৰ, EDC কোষ আৰু ড্ৰপ বক্স সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে। সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিবলগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়েও নিজৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ অৰ্হতা সন্দৰ্ভত শেহতীয়াকৈ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল। সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীসকলে নিজৰ সম্পত্তিৰ হিচাপৰ শপতনামা জমা দিব লাগিব। কোনো প্ৰাৰ্থী বা প্ৰাৰ্থীগৰাকীৰ পন্নীয়ে বাল্য বিবাহ আইন 2006 ভংগ কৰিব নোৱাৰিব। একেদৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা প্ৰাৰ্থীৰ বয়স 21 বছৰৰ তলত হ'ব নোৱাৰিব বুলিও কোৱা হৈছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহত অনাময় শৌচাগাৰ থাকিব লাগিব। তদুপৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো প্ৰাৰ্থীৰ 2টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বুলি কোৱা হৈছে। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনৰ 1500খন মাধ্যমিক বিদ্যালয়ত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা বৈঠকত বিভিন্ন দক্ষতা পৰিষদে দিয়া পৰামৰ্শ অনুসৰি শিক্ষানুষ্ঠানৰ আদৰ্শ পাঠ্যক্ৰমত দক্ষতাৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে চলিত বছৰৰ পৰাই মাধ্যমিক পাঠ্যক্ৰম দক্ষতা বিকাশৰ শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে বিদ্যায়তনিক নীতি নিৰ্দেশনাৰ সংস্কাৰ সাধন কৰি ছাত্ৰ ছাত্ৰীয়ে বাছনি কৰিব পৰাকৈ বিভিন্ন দক্ষতা বিকাশৰ পাঠ্যক্ৰম ৰখাৰ ব্যৱস্থা কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰশিক্ষিত ব্যক্তিৰ দ্বাৰা আৰু অন্য শিক্ষানুষ্ঠানসমূহৰ সহযোগিতাত এই পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি সমগ্ৰ শিক্ষা অসমৰ শিক্ষা সেতু এপৰ কাম কাজৰ পৰ্যালোচনা কৰে। বাৰিষাৰ সময়ত সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে NDRF, SDRF, অসামৰিক প্ৰতিৰক্ষা, সেনাবাহিনী, ভাৰতীয় খাদ্য নিগমকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকখনত বাৰিষাৰ সময়ছোৱাত বান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীমহন্তই বান ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ পালনৰ বাবে আগতীয়াকৈ প্ৰস্তুত হ'বলৈ পৰামৰ্শ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।